ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক, জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তি বচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
অকলে আহি সুম অকলে যাম গো, অকলে আহি সুম অকলে যাম গো, দুদিনিয়ায় জীবন নাত আমরি থবীন, দুদিনিয়ায় জীবন নাত আমরি থবীন, অকলে আহি সুম অকলে যাম গো, অকলে আহি সুম অকলে যাম গো, দুদিনিয়ায় জীবন নাত আমরি থবীন, দুদিনিয়ায় জীবন নাত আমরি থবীন। সংসারতে লোভে মোহে আগুরি ধরে, মায়া ভরায় সংসারতে লোভে মোহে আগুরি ধরে, জীবন মরুর মরিচিকাভুর আজি আছে কাইলৈ না, অকলে আহি সুম অকলে যাম গো, অকলে আহি সুম অকলে যাম গো, দুদিনিয়ায় জীবন নাত আমরি থবীন, দুদিনিয়ায় জীবন নাত আমরি থবীন।
দেহাতি মাটিতে মিলিরে জীবন নাত অন্ত পরিরে, মাটির দেহাতি মাটিতে মিলিলে ধনর টুকুলা বিলাকি বহলা, ধনর টুকুলা বিলাকি বহলা, যাম সকলকে
যীশুৰ কাষতে সকলো আছে, নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যীশুৰ কাষতে সকলো আছে, নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজি মৰণলৈ একো ভয় অকলে আহিছো অকলে যাম গো অকলে আহিছো অকলে যাম গো দুদিনীয়াই জীৱন নাত কামৰি থৈবিন দুদিনীয়াই জীৱন নাত কামৰি থৈবিন
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো পৰমপিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে বুলিও আমি আশা কৰিছো। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? আমাৰ শ্ৰোতাসকলৰ মংগলৰ বাবেই আমি অতি যত্নেৰে এই অনুষ্ঠান প্ৰস্তুত কৰি আহিছো, আৰু সেইবাবেই আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো, আৰু আমালৈ চিঠি লিখিবলৈ আমি সদায়ে অনুৰোধ জনাওঁ, সেইটো আপুনি নিশ্চয় মন কৰি আহিছে। অনুগ্ৰহ কৰি আজিয়েই আপোনাৰ মতামত আদি জনাই দুখাৰিমান লিখি পঠিয়াবচোন। আহকচোন আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বিশেষভাৱে কথা কোৱা, আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো, আমেন। প্ৰিয় শ্ৰোতা, আমি আমাৰ আগৰ অনুষ্ঠানত ইয়োবৰ পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ আলোচনা শেষ কৰিছিলো, আপুনি বাৰু শুনিছিল নে? সেই 31 নম্বৰ অধ্যায়ৰ লগে লগে ইয়োব আৰু তেওঁৰ বন্ধুসকলৰ বক্তৃতাৰো সামৰণি পৰিল। আজি আমি এই ইয়োবৰ পুস্তকৰ 32 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা শেষ পদলৈকে আলোচনা কৰিম। এই 32 নম্বৰ অধ্যায়টিৰ মূল বিষয়টো হ'ল ইলিহু নামৰ এজন যুৱকৰ বক্তৃতা। এই ডেকাজনে আন কিছুমান মানুহৰ লগত থিয় হৈ ইয়োব আৰু তেওঁৰ বন্ধুসকলৰ কথা বতৰাবিলাক নিশ্চয় শুনি আছিল, কিন্তু তেওঁলোকে একো মাত মতা নাছিল। অৱশেষত ইয়োবে যেতিয়া নিজৰ ধাৰ্মিকতাৰ বিষয়ে দীঘল বক্তৃতা শেষ কৰিলে আৰু তাৰ প্ৰত্যুত্তৰত তেওঁৰ বন্ধু তিনিজনে আৰু একো কথা কবলৈ প্ৰয়াস নকৰিলে, তেতিয়া দৰ্শক মণ্ডলীৰ মাজত থিয় হৈ থকা ইলিহু নামৰ ডেকাজনে কথা কবলৈ আৰম্ভ কৰিলে, আৰু আমি দেখিবলৈ পাম যে ঈশ্বৰে তেওঁলোকৰ মাজত হস্তক্ষেপ নকৰালৈ ইলিহুৱে কথা কৈয়েই থাকে। তেওঁ কথা কৈ থাকোঁতে দিগন্তত এক ধুমুহাৰ উৎপত্তি হয় আৰু অৱশেষত এই ধুমুহাই আহি ইয়োবৰ লগত তৰ্ক বিতৰ্কত ব্যস্ত হৈ থকা দলটিৰ ওপৰত পৰে আৰু তেতিয়া তাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক সকলোবিলাক দৌৰি পলায়। ধুমুহাৰ মাজত অকলশৰে ৰৈ থাকে কেৱল ইয়োব। এই সময়ত ঈশ্বৰৰ আগমন হয় আৰু তেওঁ আহি নিজে অকলশৰীয়াকৈ ইয়োবৰ তত্বাৱধান লয়। আনহাতে ধুমুহাৰ ভয়ত ইয়োবৰ বন্ধু তিনিজনো সেই ঠাইৰ পৰা প্ৰাণ লৈ পলাল আৰু দূৰ দিগন্তত অন্তৰ্ধান হল। ধন্য প্ৰভু যে তেওঁলোকে ইয়োবক অকলশৰে এৰি গল। হ'ব পাৰে এই যোৱাতেই তেওঁলোকে কিজানি একেবাৰে নিজ নিজ ঘৰ পালেগৈ। কিন্তু ইমান চেষ্টা কৰিও ইউবক নতশিৰ কৰিব নোৱাৰিলে। বৰ দীঘলীয়া তৰ্ক প্ৰতিযোগিতাৰ অন্তত ইউবে জয়লাভ কৰা যেন লাগে, কিন্তু প্ৰকৃততে ইউবে এতিয়াও জয়লাভ কৰিব পৰা নাই, কাৰণ আন এজনেও ইউবক আৰু কিছু কথা ক'বলৈ সাজু হৈ আছে, আৰু সেইজনেই হ'ল ইলিহু। তেওঁ এজন বুধিয়ক ডেকা মানুহ আৰু সকলোৰে কথা শেষ হোৱালৈ তেওঁ ধৈৰ্যৰে বাট চাই আছিল। এতিয়া 32 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰে তেওঁৰ কথাৰ পাতলি মেলোৱা হওক। পাঠ কৰিছো 32 নম্বৰ অধ্যায়ৰ প্ৰথম পদ, ইলিহুৰ প্ৰথম বক্তৃতা। ইউবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। প্ৰিয় শ্ৰোতা, এইটো একেবাৰে সঁচা কথা। ইউবে একেবাৰে শেষলৈকে ধাৰ্মিক বুলি দাবী কৰি থাকিল আৰু সেইকাৰণে বন্ধু তিনিজনেও কথা ক'বলৈ এৰি দিলে। অৱশ্যে তেওঁলোকে ইউবক অকণো সহায় কৰিব বা সান্তনা দিব পৰাও নাছিল, কাৰণ তেওঁলোকে বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা ইউবক উপদেশ দিবলৈ ধৰিছিল। ইলিফজে উপদেশ দিছিল অতীত অভিজ্ঞতাৰ ভিত্তিত, বিলদদে উপদেশ দিছিল নীতি আৰু আইনৰ ভিত্তিত, আৰু সুফৰে উপদেশ দিছিল পৰম্পৰাৰ ভিত্তিত। কিন্তু কোনো এজনেই ইউবৰ প্ৰকৃত অৱস্থাটো বুজি পোৱা নাছিল। উদাহৰণস্বৰূপে, হাইজা ৰোগত ভুগি থকা মানুহ এজনক কেঁচা পানী আৰু গেলা ফল মূল নাখাবলৈ উপদেশ দিয়াৰ নিচিনা কথা, কিন্তু ৰোগীজনৰ সেই সময়ত প্ৰয়োজন হৈছে চিকিৎসা, উপদেশ নহয়। সেইদৰে ইউবৰ বন্ধুসকলে কোৱা সকলো কথাই সঁচা আছিল, কিন্তু সেইবিলাকে তেওঁক অকণো সহায় কৰিব পৰা নাছিল, কাৰণ ইউবেও নিজ ধাৰ্মিকতাত বিশ্বাস কৰি তাতেই অটল হৈ আছিল। তেওঁলোকৰ এই তৰ্ক বিতৰ্কত আমাৰ বাবে এটা ভাল শিক্ষা আছে। ইয়াৰ পৰা আমি জানিব লাগে যে এটা বিষয়ক লৈ দুটা দলৰ মাজত যেতিয়া মতভেদ হয়, তেতিয়া তেওঁলোকে এক বুজাবুজি বা সিদ্ধান্তত উপনীত হ'ব নোৱাৰে যদিহে কোনো এটা দলে নিজ স্বাৰ্থ ত্যাগ কৰি অনুশোচনা নকৰে আৰু নম্ৰ নহয়। আজি আমি মণ্ডলীৰ ভিতৰত আৰু বাহিৰত উচ্চ আকাংক্ষা আৰু গধুৰ চিন্তাশীল ব্যক্তিসকলক লগ পাওঁ, যাৰ বাবে অনেক সমস্যাৰ উৎপত্তি হয়। তাৰ পৰিৱৰ্তে আমি মানুহবিলাক সৰল আৰু নম্ৰ হোৱা হলে বহুতো সমস্যা উৎপত্তিয়ে নহলহেঁতেন। ঠিক সেইদৰে ইউবু আছিল এজন উচ্চ মনৰ, অভিমানী আৰু বৰ স্পৰ্শকাতৰ লোক। অলপ কথাতেই তেওঁ জাঙুৰ খাই খাই উঠিছিল। তেনেদৰে তেওঁৰ বন্ধুসকলো একে স্বভাৱৰেই মানুহ আছিল, সেইকাৰণে তেওঁলোকে কেতিয়াও বুজাবুজিত উপনীত হ'ব পৰা নাছিল। গতিকে আমিও এই কথাত উপনীত হ'ব লাগিব যে ইউবৰ দৰে নিজ ধাৰ্মিকতাত অহংকাৰী মানুহ এজনৰ বাবে বন্ধুসকলৰ কোনো সৎ উত্তৰ থাকিব নোৱাৰে। তেনে লোকৰ বাবে উত্তৰ আছে কেৱল ঈশ্বৰৰ ওচৰতহে। সেইকাৰণে অৱশেষত ঈশ্বৰে তেওঁক উত্তৰ দিবলৈ ল'ব। তাৰ আগতে ইলিহুৱে কথা বতৰাত হস্তক্ষেপ কৰিব, কিন্তু ইউবৰ বাবে ইলিহুৰো কোনো উত্তৰ নাছিল। তথাপিতো তেওঁ আন বন্ধুকেইজনতকৈ ইউবৰ সমস্যাৰ কিছু ওচৰ চাপি আহিছে। হ'ব পাৰে তেওঁৱেই ঈশ্বৰৰ হস্তক্ষেপৰ বাবে ইউবৰ মন প্ৰস্তুত কৰি আছে, আৰু তেওঁৰ পাছতে ঈশ্বৰে ইউবৰ গোটেই সমস্যাটো নিজ হাতত ল'ব আৰু সমাধান কৰিব। এতিয়া ইলিহুৰ পৰিচয় পাবলৈ 2 নম্বৰ পদটো পঢ়িছো। তেতিয়া ৰামৰ গোষ্ঠীৰ বুজিয়া বৰখেলৰ পুত্ৰ ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। ইউবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাতহে তেওঁৰ ওপৰত ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। প্ৰিয় শ্ৰোতা, ইলিহু আছিল বুজিয়া বংশৰ লোক আৰু বুজিয়া আছিল আৰবৰ এটা ফৈদ। এই বিষয়ে আদিপুস্তক 22 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, নাহুৰৰ বৰপুতেক উজ আৰু তাৰ ভায়েক বুজ আৰু অৰামৰ পিতৃ কমুৱেল। এই বুজিয়া ইলিহুৱে কথা ক'বলৈ লৈছে কাৰণ দুটা কথাত তেওঁৰ ইতিমধ্যে খং উঠি আছিল। প্ৰথমটো হ'ল, ইউবে ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰাতকৈ নিজকহে ধাৰ্মিক বুলি দাবী কৰি আহিছে। অৰ্থাৎ তেওঁ কৈ আছিল যে তেওঁক ইমান কঠোৰ শাস্তি দিয়াটো ঈশ্বৰৰ কাৰণে ভুল হৈছে। এই কথাটোৱে ইলিহুৰ খং তুলিছিল। আৰু আনটো কাৰণনো কি, সেই বিষয়ে আমি 3 নম্বৰ পদত চাওঁ। আৰু বন্ধু তিনিজনে ইয়ুবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত তেওঁবিলাকলৈকো ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। আৰু এইটোৱে আছিল ইলিহুৰ খঙৰ দ্বিতীয় কাৰণ। ইয়ুবৰ বন্ধুসকল তেওঁক অকণো সহায় কৰিব পৰা নাছিল, বৰং তেওঁক দোষী কৰিবলৈহে চেষ্টা কৰি আছিল। 4 নম্বৰ পদ, তেওঁবিলাক ইলিহুতকৈ বয়সত ডাঙৰ দেখি ইলিহুৱে ইয়ুবক কথা কবলৈ বাট চাইছিল। প্ৰিয় শ্ৰোতা, আজিৰ যুগতকৈ সেই যুগ নিশ্চয় বেলেগ আছিল। ডেকাসকলে বয়সীয়ালসকলক সন্মান কৰিছিল আৰু সেইকাৰণে তেওঁলোকৰ ওপৰত কথা নকৈছিল। কিন্তু আজিকালি ডেকাৰ ভয়ত বুঢ়াহে চুপ হৈ থাকিব লগা হয়, কাৰণ ডেকা মানুহৰ ভাল কথা থাককেই বা নাথাককেই অন্ততঃ বাহুবলটো থাকে। 5 নম্বৰ পদ, পাছে সেই 3জন লোকৰ মুখত উত্তৰ নোহোৱা দেখি ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। প্ৰিয় শ্ৰোতা, ইলিহুৱে ভাবিছিল যে ইয়ুবৰ বন্ধুসকল যিহেতু বয়সীয়া মানুহ, গতিকে তেওঁলোক অধিক জ্ঞানী লোক হ'ব পাৰে, সেইকাৰণে তেওঁলোকে কিবা এটা সমাধান দিব পাৰিব বুলি ইয়ুবে বাট চাই আছিল। কিন্তু নাই, নোৱাৰিলে। অৱশ্যে এইটো সঁচা যে পকাচুলীয়া হলেও বয়সে সকলোকে জ্ঞানত পৰিণত আৰু চিন্তাত নিপুণ কৰি তুলিব নোৱাৰে। এতিয়া আমি 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পাঠ কৰি দিম। তাতে বুজিয়া বৰ খেলৰ পুত্ৰ ইলিহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া, এই নিমিত্তে মই তোমালোকৰ আগত মোৰ মত জনাবলৈ ভয় কৰি কোচ খাই আছিলো। মই মনতে কৈছিলো, বহুদিনীয়া লোকেই কওক আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক, কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচক কৰে। প্ৰিয় শ্ৰোতা, বৃদ্ধৰ প্ৰতি ইলিহুৰ যি ভক্তিভাৱ, সেইটো আজিৰ ডেকা সমাজৰ বাবে বৰ দৰকাৰী, নহয়নে বাৰু? আন এটা মন কৰিবলগীয়া কথা, আজিৰ খ্ৰীষ্টীয় লোকসকলৰ লগত পবিত্ৰ আত্মাৰ যেনেকুৱা সম্বন্ধ, সেই সম্বন্ধ ইলিহুৰ কিন্তু নাছিল। তাৰমানে বাইবেলৰ পুৰণি নিয়মৰ ঈশ্বৰ বিশ্বাসী লোকসকলৰ হৃদয়ত পবিত্ৰ আত্মাই নিবাস কৰি থকা নাছিল। কিন্তু সময় আৰু প্ৰয়োজন সাপেক্ষে কিছুমান বিশেষ কাম সিদ্ধ কৰিবলৈ ঈশ্বৰৰ আত্মাই কিছুমান লোকৰ ওপৰত স্থিতি লৈছিল। উদাহৰণস্বৰূপে আমি যাত্ৰা পুস্তক 31 নম্বৰ অধ্যায় 2 আৰু 3 পদত উল্লেখ কৰা উৰিৰ পুত্ৰ বছলেলৰ কথাকেই ক'ব পাৰোঁ। তেওঁৰ ওপৰত ঈশ্বৰৰ আত্মাই স্থিতি লৈছিল আৰু তেওঁৰ দ্বাৰাই ঈশ্বৰৰ পবিত্ৰ স্থানৰ সোণ, ৰূপ, তাম আৰু পিতলৰ আচবাববোৰ তৈয়াৰ কৰোৱা হৈছিল। সেই কাম নিপুণতাৰে কৰিবলৈ ঈশ্বৰে তেওঁক দক্ষতা প্ৰদান কৰিছিল। তাৰোপৰি মহামহিম দায়ুদেউ প্ৰাৰ্থনা কৰি কৈছিল, হে মোৰ ঈশ্বৰ, মোৰ পৰা তোমাৰ পবিত্ৰ আত্মা দূৰ নকৰিবা। তাৰমানে আমি বুজিব পাৰোঁ যে বাইবেলৰ পুৰণি নিয়মত ঈশ্বৰৰ লোকসকলৰ ওপৰত পবিত্ৰ আত্মা অনবৰতেই থকা নাছিল। তদুপৰি পুৰণি নিয়মত কোনো মানুহৰ হৃদয়ত পবিত্ৰ আত্মাই নিবাস কৰাৰ কোনো শিক্ষাও নাই, আৰু সেইকাৰণে ইলিহুৱে জানিছিল যে একমাত্ৰ ঈশ্বৰৰ নিশ্বাসেহে মানুহক প্ৰকৃত উপলব্ধি দান কৰিব পাৰে। তাৰমানে হ'ল ঈশ্বৰেই সৰ্বজ্ঞানী আৰু তেওঁৰ বাক্যই হ'ল সেই জ্ঞান। 9 নম্বৰ পদ, বৰ বৰ লোক যে জ্ঞানী এনে নহয় আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে সিও নহয়। এৰা, প্ৰিয় শ্ৰোতা, ইলিহুৱে জানিছিল যে ঈশ্বৰে যিহেতু সকলো জ্ঞানৰ মূল, গতিকে তেওঁহে ইয়ুবক সঠিকভাৱে উত্তৰ দিব পাৰে। সেইকাৰণে তেওঁ ঈশ্বৰৰ কাৰণে পথ যুগুত কৰি আছে, কাৰণ তেওঁ জানিছিল যে ইয়ুবৰ বন্ধুকেইজনৰ দৰে তেওঁ ইয়ুবক সঠিক উত্তৰ দিব নোৱাৰে। 10 পদৰ পৰা 13 পদলৈকে পঢ়িম। এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা, ময়ো মোৰ মত প্ৰকাশ কৰোঁ। চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলো, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলো। মই তোমালোকলৈ মন দি আছিলো, কিন্তু চোৱা, ইয়ুবক ঘটুৱাব পৰা বা তেওঁৰ কথাৰ উত্তৰ কাটিব পৰা তোমালোকৰ মাজত কোনো নাছিল। সাৱধান, তোমালোকে নকবা যে তেওঁত আমি জ্ঞান পালো। তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য। প্ৰিয় শ্ৰোতা, এই পদকেইটিত ইলিহুৱে একেবাৰে সঠিক কথাকে কৈছে, কাৰণ ইমান সময় তেওঁ অতি ধৈৰ্যৰেহে নিজকে সংযম কৰি ৰাখিছিল। ইউবৰ বন্ধুসকলৰ অভিযোগ শুনি আৰু ইউবৰ নিজ ধাৰ্মিকতাৰ কথা শুনি তেওঁ একেবাৰে উৎসাহিত হৈ পৰিছিল আৰু তেওঁ কেতিয়া নিজৰ মতামত আগবঢ়াব পাৰে তালৈ বাট চাই আছিল, কাৰণ তেওঁ দেখিছিল যে ইউব হতাশাত একেবাৰে ভাগি পৰিছিল, কাৰণ তেওঁ ইতিমধ্যে ছয়তানৰ পাকচক্ৰত পৰি একেবাৰে সৰ্বশান্ত হৈছে। তাৰোপৰি আকৌ তিনিজন বন্ধুৰ পৰা তিনিটা পৰ্যায়ত তিনিবাৰকৈ আক্ৰমণ গা পাতি ল'ব লগা হৈছিল। মানুহে কোৱাৰ দৰে এনেই মৰে ঋষিৰ সাউত, তাতে দিয়ে ধানৰ ভাপত, এই অৱস্থা হৈছে ইউবৰ। সঁচাকৈ ইউবৰ দুখৰ কথা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰকৃততে ভগ্ন চিত্ত আৰু আঘাতিত হৃদয় ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ বলিস্বৰূপ যদিও ইউবে তেওঁৰ হৃদয় অনুশোচনাৰে এতিয়াও ঈশ্বৰৰ হাতত শুধাই দিয়া নাই। সেইকাৰণে এই মুহূৰ্তলৈকে ঈশ্বৰে ইউবৰ কোনো প্ৰতিকাৰ কৰা নাই, কিন্তু অতি সোনকালেই কৰিব, কাৰণ গৰ্বী, অহংকাৰী আৰু ময় মতালী স্বভাৱৰ মানুহক ঈশ্বৰেহে ঠিক কৰিব পাৰে। এগৰাকী বিখ্যাত পণ্ডিতে কৈছে যে তেখেতৰ ওচৰলৈ কিছুমান পিতৃ মাতৃ গৈছিল আৰু দুখ কৰি কৈছিল, আমাৰ ল'ৰাটো আজিকালি ডাঙৰ দীঘল হ'ল, সি এতিয়া কলেজত পঢ়ি আছে আৰু সকলো কথা জনা হৈছে, সি নিজৰ মতে চলে আৰু আমি তাক কথা কৈ কোনোমতেই শুনাব নোৱাৰো, এতিয়া আমি কি কৰিম? তেওঁলোকৰ আপত্তি শুনি সেই পণ্ডিতজনে কৈছিল যে তেনে ল'ৰাক ঈশ্বৰৰ হাতত শুধাই দিয়া একমাত্ৰ উপায়, অকল ঈশ্বৰেহে তেওঁক ঠিক কৰিব পাৰে। প্ৰিয় শ্ৰোতা, যি মুহূৰ্তত আপুনি আৰু মই ধাৰ্মিক বুলি নিজকে গণ্য কৰোঁ, তেতিয়াই আমি ঈশ্বৰৰ ক্ৰোধত পৰোঁ আৰু তেতিয়া আমি ঈশ্বৰৰ দ্বাৰা আঘাতিত হওঁ। তেনে কৰাৰ দ্বাৰাইহে ঈশ্বৰে আমাক নম্ৰ আৰু বাধ্য কৰিব পাৰে। এজন বিখ্যাত বাইবেল শিক্ষকৰ জীৱনত নম্ৰতাৰ আত্মাই এক আচৰিত কাম কৰিছিল। তেখেতৰ এটা ঘটনা আমি কওঁ শুনক। এবাৰ তেখেতে এখন অতি ঠেক হাকুৰে নদী পাৰ হ'বলৈ লৈছিল। হাকুখন ইমান ঠেক আছিল যে মাত্ৰ এজন মানুহে পাৰ হ'ব পাৰিছিল। তাকে দেখি তেওঁৰ শত্ৰু এজনে ততালিকে আনটো মূৰত উঠি হাকুখনেৰে আহিবলৈ ল'লে। তাৰ পাছত দুয়োজন মুখামুখি হ'ল আৰু তেতিয়া শত্ৰুজনে তৰ্জন গৰ্জন কৰি ক'বলৈ ধৰিলে, তোৰ নিচিনা গাধ এটাক বাট এৰি দিয়াৰ দস্তুৰ মোৰ নাই। তেতিয়া তেওঁৰ মুখলৈ চাই নম্ৰভাৱে ক'লে, সেই দস্তুৰ আপোনাৰ নাথাকিব পাৰে, কিন্তু মোৰ হলে আছে, গতিকে মই আপোনাক বাট এৰি দিছো, চাওক। এইবুলি কৈ তেওঁ লাহে লাহে পিছুৱাই যাবলৈ ধৰিলে আৰু সেইকাৰণে তাত কোনো হাই কাজিয়া নহল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে বিবাদ নিষ্পত্তি কৰিবলৈ হলে নম্ৰতাই হল সৰ্বোত্তম উপায়। চৈধ্য নম্বৰ পদৰ পৰা সোতৰ নম্বৰ পদলৈকে পঢ়িম। কিয়নো তেওঁ মোৰ উহিতে কথা কোৱা নাই আৰু ময়ো তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম। তেওঁবিলাকে তদাহ লাগিল, উত্তৰ নিদিয়ে আৰু তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল। মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়, তেওঁবিলাকে থৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু ময়ো নিজৰ পক্ষে উত্তৰ দিম, ময়ো নিজৰ মত জনাম। আমাক ইয়াত জানিবলৈ দিয়া হৈছে যে ইলিহুৰ দ্বাৰা ইউব পুস্তকখন লিখিত হৈছিল যদিও তেওঁ দাবী কৰিছে যেনিবা তেওঁ নিজেহে কিতাপখন লিখিছে। গতিকে ইলিহুৰো গৰ্বভাৱ এটা ইয়াত প্ৰকাশ পোৱা আমি দেখিছো। এইবাৰ আমি ওঠৰ নম্বৰ পদৰ পৰা একৈশ নম্বৰ পদলৈকে পাঠ কৰি দিছো। কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে। চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষাৰসৰ নিচিনা, সেয়ে নতুন ৰসৰ মুটৰ দৰে ফাটি যাওঁ হৈছে। মই উপশম পাবৰ নিমিত্তে কথা কম, মই মুখ মেলি উত্তৰ কৰিম, মই কাৰো মুখলৈ নাচাম আৰু মই কাকো খোচামোদ নকৰিম। প্ৰিয় শ্ৰোতা, দেখিছেনে ইয়াত ইলিহুৱে কৈছে যে তেওঁৰ ক'বলগীয়া কথা অনেক আছে, বহুত আছে, তথাপিতো তেওঁ বেছি কথা নকয়। হয়তো হ'ব পাৰে ঈশ্বৰে তেওঁক বেছি কথা কোৱাৰ পৰা বিৰত কৰি ৰাখিছে। আচলতে ইলিহু, ইউব আৰু তেওঁৰ বন্ধুসকলৰ দৰে আমিও বৰ উচ্চ মনৰ মানুহ। আমি বৰ স্পৰ্শকাতৰ আৰু অলপতেই অভিমানী হৈ পৰো। অতি সহজে আমাৰ খং উঠে। নিজকে ভাল দেখুৱাবলৈ আমি সকলো সময়তে সাজু থাকো, কিন্তু আনৰ সমালোচনা আমাৰ মুঠেই সহ্য নহয়। কিন্তু আমাৰ কথাত কোমলতা নাই আৰু ব্যৱহাৰত ভদ্ৰতা নাই। আনৰ দুখত আমি দুখী হ'ব নোৱাৰো আৰু আনৰ কান্দোনত আমি কান্দিব নোৱাৰো। তাৰ পৰিৱৰ্তে আমি ইলিফজৰ দৰে জ্ঞানৰ কথা কওঁ, চুফৰৰ দৰে আমি আইনৰ শিক্ষা দিওঁ আৰু বিলদদৰ দৰে পৰম্পৰাৰ দোহাই দিওঁ। কিন্তু আমি খ্ৰীষ্টই দিয়া আত্মা আৰু মৰম কাৰ্যক্ষেত্ৰত ব্যৱহাৰ নকৰোঁ। এইটোৱে হৈছে আজি আমাৰ সমস্যা, আৰু সেইকাৰণে আমাৰ মাজত তৰ্ক বিতৰ্ক, বাদ বিবাদ, কণ্ডল ইত্যাদিৰো শেষ নাই। প্ৰিয় শ্ৰোতা, আজি আমি ইয়োবৰ পুস্তকৰ 32 নম্বৰ অধ্যায়ৰ আলোচনা শেষ কৰিলো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ কালিমা লগা জিঘনি ধৰা।